akan kembali.
Bateri itu pulau kuwe. Etiar perubahan bateri komokol. Dekat lukuhawa nirbasanar poroporti duta pojjar babe prosara hujan tibrotor hoyisite. Nirbasan ayuge BJP rasio hababati JP Nadda aru kongresar hababati Mallikarjun Kharge dolutar taroka prosarokolok nirbasani apran bidhi ulongka hobologia montebo korar pora biroto thakibului hokiyai dibului nirdesh jari korise. Upor rashtrapati Jagdeep Dhankare olopote mrityu hoa Iranor rashtrapati aru bidesh montrir proti shraddha nibedanor uddeshe ayojito eta anushthan dekhok protinidhitwa korar babe Tehranot upasthit hoise. ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে 2023-24 বিত্তীয় বৰ্ষৰ বাবে লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ 210,876 কোটি টকাৰ হস্তান্তৰণক অনুমোদন জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কিছু সময়ৰ পাছত আহমেদাবাদত হ'বলগীয়া এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশত আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বস্তিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। শ্ৰীমোদীয়ে ভাষণত উন্নত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজেপিৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। তেওঁ কয় যে বিজেপিয়ে প্ৰথম পাঁচটা পৰ্যায়ৰ নিৰ্বাচনত ইতিমধ্যে সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্যত উপনীত হৈছে আৰু সেইবাবেই বিৰোধী পক্ষৰ নেতাসকলে ধৈৰ্য হেৰুৱাইছে। আনহাতে শ্ৰাৱস্তী জিলাত বিজেপিৰ প্ৰাৰ্থীৰ হকে অন্য এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে আই এন ডি আই মিত্ৰজোঁটক তীৱ সমালোচনা কৰে। তেওঁ কয় যে তেওঁলোক অকল সাম্প্ৰদায়িকে নহয় বৰং জাতিভেদবাদীও। তেওঁলোকে স্বজন তোষণত উদগনি দি অহা বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্যনাথেও আজি জৌনপুৰ আৰু বস্তি জিলাত প্ৰচাৰ চলায়। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ নিৰ্বাচনী সমাৱেশৰ সময়ত হোৱা অচলাৱস্থাৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষৰ কৰ্মীসকল দিনক দিনে উদ্বিগ্ন হৈ পৰিছে। ইতিমধ্যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা মোহন যাদৱে আজি মহাৰাজগঞ্জ আৰু কুশীনগৰ জিলাত প্ৰচাৰৰ ভাগ লয়। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজমগড় জিলাৰ এখন নিৰ্বাচনী সভাত অংশ লৈ বিজেপিয়ে উত্তৰ প্ৰদেশৰ 80খন আসনৰ আটাইকেইখনতে পৰাজয় বৰণ কৰিব আৰু দলটোৱে দেশত 140খনতকৈ অধিক আসন নাপায় বুলি দাবী কৰে। শ্ৰীযাদৱে কয় যে তেওঁৰ মিত্ৰদল ক্ষমতালৈ আহিলে দুখীয়া লোকৰ সকলো ঋণ মাফ কৰা হ'ব। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি পশ্চিমবংগত প্ৰচাৰ চলায়। দিনৰ ভাগত শ্ৰীনাড্ডাই উত্তৰ চৌবিশ পৰগণাৰ এখন নিৰ্বাচনী প্ৰচাৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ হাওৰা জিলাৰ চিমুলপুৰ মেলাৰ মঠ খেলপথাৰত আয়োজিত জনসভাত ভাষণ দিয়ে। তেওঁ কলকাতা উত্তৰ সমষ্টিত আন এখন নিৰ্বাচনী সভাত অংশ লোৱাৰ লগতে বিয়লি হুগলীত এখন প্ৰচাৰত অংশ লয়। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি পশ্চিমবংগত প্ৰচাৰ চলায়। তেওঁ কাঞ্চি লোকসভা সমষ্টিৰ ইটাবেৰিয়াত ঘাটাল দেৱৰা আৰু পুৰুলীয়াত দলৰ সমৰ্থনত প্ৰচাৰ চলায়। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঝাৰখণ্ডত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ইপিনে কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই আজি ঝাৰখণ্ডৰ গুড্ডাত নিৰ্বাচনী সমাৱেশত অংশ লয়। হাৰিয়ানাতো প্ৰচাৰ পূৰ্ণগতিত অব্যাহত আছে। কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে শীৰ্ষ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভাত ভাগ লোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি মহেন্দ্ৰগড় ভিৱানী সংসদীয় সমষ্টিৰ চৰ্খিদাদ্ৰিত এখন নিৰ্বাচনী সভাত ভাষণ দি অগ্নিবীৰ আঁচনিক লৈ কেন্দ্ৰীয় চৰকাৰক তীৱ সমালোচনা কৰে। শ্ৰীগান্ধীয়ে কয় যে আই এন ডি আই মিত্ৰজোঁট ক্ষমতালৈ আহিলে আঁচনিখন প্ৰত্যাহাৰ কৰিব। তেওঁ লগতে খেতিয়কসকলৰ ঋণ মাফ কৰা আৰু শস্যৰ ন্যূনতম সমৰ্থন মূল্যৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভিৱানীত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। পাকিস্তানৰ এগৰাকী আগশাৰীৰ নেতাই ৰাহুল গান্ধীক প্ৰশংসা কৰাৰ কথা উল্লেখ কৰি শ্ৰীসিঙে কয় যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী বিষয়টো লৈ কিয় মৌন হৈ আছে আৰু পাকিস্তানী প্ৰশংসা কিয় প্ৰত্যাখ্যান কৰা নাই বুলি তেওঁ প্ৰশ্ন তোলে। তেওঁ লগতে প্ৰাক্তন সৈনিকৰ কল্যাণৰ বিষয় লৈ কংগ্ৰেছক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে তেওঁলোকৰ বাবে এটা পদবী এটা পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু হৰদীপ সিং পুৰীয়ে দিল্লীৰ 7খন লোকসভা আসনত বিজেপিয়ে জয়লাভ কৰিব বুলি আজি দাবী কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীপুৰীয়ে কয় যে দলটোৱে বিগত 10 বছৰত নতুন দিল্লীত 54,000 কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প সম্পূৰ্ণ কৰিছে। আম আদমী পাৰ্টীক সমালোচনা কৰি শ্ৰীপুৰীয়ে কয় যে দলটোৱে দিল্লীত আয়ুষ্মান ভাৰত আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণ নকৰিলে কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজৰ বাবে বিলাসী আৱাস নিৰ্মাণ কৰিলে। নিৰ্বাচন আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নিৰ্বাচনী আচৰণ বিধি উলংঘা হবলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিবলৈ নিৰ্দেশ জাৰি কৰিছে। দুয়োগৰাকী নেতালৈ প্ৰেৰণ কৰা পত্ৰত আয়োগে কয় যে কোনো দল নাইবা প্ৰাৰ্থীয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টিকাৰী নাইবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা থকা মন্তব্য কৰিব নোৱাৰিব। আয়োগে শ্ৰীনাড্ডাক তেওঁৰ দলৰ তাৰকা প্ৰচাৰকসকলক সমাজত ভাঙোন সৃষ্টিকাৰী বক্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ বাবে নিৰ্দেশ দিছে। তদুপৰি শাসনাধিষ্ঠিত বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ নীতি নিয়ম অনুসৰণ কৰি প্ৰচাৰ চলোৱাৰ লগতে ভাৰতবৰ্ষৰ সংপৃক্ত আৰু স্পৰ্শকাতৰ জনগাঁথনিৰ দিশলৈ লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে। একেদৰে আয়োগে কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকসকলক ভাৰতৰ সংবিধান সন্দৰ্ভত আপত্তিজনক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থী তথা দলীয় নেতাসকলক নীতি নিৰ্দেশনা অনুসৰণ কৰি চলিবলৈও আয়োগে নিৰ্দেশ দিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰক আজি তেহৰাণত উপস্থিত হোৱাৰ পাছত ইৰাণৰ কৰ্তৃপক্ষই আদৰণি জনায়। শ্ৰীধনখৰে অলপতে মৃত্যু হোৱা ইৰাণৰ ৰাষ্ট্ৰপতি ছৈয়দ ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী ডঃ হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে চৰকাৰীভাৱে আয়োজিত এটা অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে যোৱা 19 মে'ত আকাশমাৰ্গত সংঘটিত এটা দুৰ্ঘটনাত দেশখনৰ নেতা দুগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ইৰাণ চৰকাৰ আৰু দেশখনৰ জনসাধাৰণক সমবেদনা জ্ঞাপন কৰিছে। ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীগৰাকীৰ মৃত্যুত ভাৰতে কালি এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে 2023-24 বিত্তীয় বৰ্ষৰ বাবে লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ 210,876 কোটি টকা হস্তান্তৰণত অনুমোদন জনাইছে। মুম্বাইত আজি অনুষ্ঠিত RBIৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীৰ 608সংখ্যক বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। আনুষ্ঠানিক বিজ্ঞপ্তি অনুসৰি RBIৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অৰ্থব্যৱস্থা শক্তিশালী আৰু স্থিতিস্থাপক হৈ থকালৈ চাই 2023-24 বিত্তীয় বৰ্ষৰ বাবে নৈমিত্তিক ক্ষতি শংকা সংকটৰোধক CRB 6.50% বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে কোভিড-19 প্ৰাদুৰ্ভাৱ আৰু স্থূল অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সঞ্চালক মণ্ডলীয়ে 2018-19 বিত্তীয় বৰ্ষৰ পৰা 2021-22 বিত্তীয় বৰ্ষলৈ CRB ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বেলেন্স শ্বীট অৰ্থাৎ উদ্ধৃত পত্ৰৰ আকাৰৰ 5.50% বৰ্তাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 2022-23 বিত্তীয় বৰ্ষত এই হাৰ 6% বৃদ্ধি কৰা হৈছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হবলগীয়া এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰা দলটো শুকুৰবাৰে হবলগীয়া দ্বিতীয়খন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা একেখন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক 8 উইকেটত পৰাস্ত কৰি প্ৰত্যয়পূৰ্ণ বিজয়েৰে ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দেশত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী দুটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। নিৰ্বাচন আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নিৰ্বাচনী আচৰণ বিধি উলংঘা হবলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে অলপতে মৃত্যু হোৱা ইৰাণৰ ৰাষ্ট্ৰপতি আৰু বিদেশ মন্ত্ৰীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে আয়োজিত এটা অনুষ্ঠানত দেশক প্ৰতিনিধিত্ব কৰাৰ বাবে তেহৰাণত উপস্থিত হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBIয়ে 2023-24 বিত্তীয় বৰ্ষৰ বাবে লভ্যাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰলৈ 210,876 কোটি টকাৰ হস্তান্তৰণত অনুমোদন জনাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত আহমেদাবাদত হবলগীয়া এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।